আবেগ ভরা বহু ভাবেরে পৃষ্ঠা ভরা অনুভবেরে আখি দিও সুরর তালে তালে অনুভব
অনুভৱৰ পৃষ্ঠা ছিজন টু।
ব্যস্ততাপূৰ্ণ জীৱনত আপোনাৰ অনুভৱী মনটোক জীপাল কৰাৰ মানসেৰে মই মিঘাই আপোনালৈ বুলি আগবঢ়াওঁ বাস্তৱ জীৱনৰ বিভিন্ন কাহিনী। আহক আজি শুনো এই কাহিনী। ৰণ আৰু টিনা বিয়া হোৱা দুবছৰ হৈছেহে মাথো আৰু বৰ্তমান টিনা সাতমহীয়া গৰ্ভৱতী। কামলৈ বুলি ৰণ ওলাবলৈ লওঁতেই মাকে মাত দিলে,
শুন বোপা, বোৱাৰীৰ এতিয়া সাতমাহ চলি আছে নহয়, গতিকে তাইক কেতিয়া মাকৰ ঘৰত বা থৈ আহিবি? তইতো সদায় কাম লৈয়ে ব্যস্ত হৈ থাক।
মই কিছু আচৰিত হৈ মাক সুধিলোঁ। ভালদৰে বুজি নাপালোঁ মই, অলপ বুজাই কোৱাচোন। আৰু এনেকুৱা অৱস্থাত এই সাতমাহত তাইক কিয় থৈ আহিম মা? মই মায়ে তেতিয়া ক'লে,
চাবোপা, আমাৰ বংশৰ এটা পৰম্পৰা আছে, ঘৰৰ বোৱাৰীৰ প্ৰথম সন্তান তাইৰ মাকৰ ঘৰত জন্ম দিব লাগিব। প্ৰথম প্ৰথম কেঁচুৱাৰ মাক হ'ব, ক'বতো নোৱাৰি কেতিয়াবা কি হয়, কেনেকুৱা ধৰণৰ অসুবিধা হয়, আৰু কিবা এটা হ'লে তোৰ শহুৰ ঘৰৰ মানুহে আমাকেই নুদুখিব জানো।
মই তেতিয়া মাক ক'লোঁ, মা, তুমি দেখোন জানাই মোৰ শহুৰৰ ঘৰ গাঁৱত, সিহঁতৰ ঘৰৰ পৰা চিকিৎসালয় ক্লিনিক বহুত দূৰৈত। ভগৱানে নকৰক তাইৰ কোনো সমস্যাই দেখা দিলে সিহঁতে সময়মতে হাস্পাতাললৈ লৈ যাব নোৱাৰিব। তাতকৈ ভাল হ'ব তাই আমাৰ ইয়াতে থাকক দিয়া। তাৰোপৰি তাইতো মাকো নাই, তাইক কোনে চোৱা চিতা কৰিব মা? এনে অৱস্থাত তাইক মাকৰ ঘৰত থৈ আহিলোঁ বাৰু, কিন্তু তাইক এতিয়া কোনে চাব? মাইকী মানুহ বুলিবলৈতো ঘৰত কোনো নাই, কিন্তু ইয়াত থাকিলে অন্তত তুমি আছা, বা আছে।
ৰণে কথাখিনি কৈ পুনৰ কামলৈ বুলি ওলাবলৈ লওঁতেই আকৌ মাকে ক'লে,
ৰণ, তই জাননে কেঁচুৱা জন্ম হ'লে কিমান খৰচ বহন কৰিব লাগে? আজিকালিৰ ছোৱালীবিলাক একদম মহাৰাণী হৈ গৈছে, অলপো কষ্ট সহ্য কৰিব নোৱাৰে। সেইকাৰণে আজিকালি বেছিভাগ ছোৱালীয়ে নৰ্মেল হোৱাতকৈ চিজাৰিনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। তাৰোপৰি এইবোৰ চিজাৰ টিজাৰ কৰোঁতে বহুত টকাৰ প্ৰয়োজন হয়। সেয়ে মোৰ কথামতে বোৱাৰীক তাইৰ মাকৰ ঘৰতে থৈ আহগৈ। সিহঁতৰ নিজৰ জন্ম দিয়া ছোৱালী যদি সিহঁতেই সেই কথা বুজি নাপায় কেনেকৈ হ'ব?
ৰণে মাকলৈ চাই মিচিকে হাঁহি এটা মাৰি ক'লে, টিনা মোৰ পত্নী মা, সিহঁতৰ ঘৰৰ ছোৱালী হ'লেও মই তাইক বিয়া পাতিছোঁ, আৰু এতিয়া তাই মোৰ দায়িত্ব, সেয়া মোৰ কৰ্তব্য। অনাগত দিনত তাই মোৰ সন্তানৰ মাক হ'ব, গতিকে সিহঁততকৈ মোৰ দায়িত্ব আৰু কৰ্তব্য বেছি মা। মা, মোৰ কামত যাবলৈ দেৰি হৈছে, মই যাওঁ। আৰু কেইটামান টকাৰ কাৰণে মই মোৰ পত্নীক এটা বিপদৰ সন্মুখলৈ ঠেলি দিব নোৱাৰোঁ মা, মোৰো মান সন্মানৰ কথা আছে। কথাখিনি কৈ ৰণ যেতিয়া মাকৰ ঘৰৰ পৰা ওলাল, তেতিয়া টিনাই দৰজাৰ কাষত থিয় হৈ কথাখিনি শুনি আছিল। তাই ৰণলৈ চাই এটা শুকান হাঁহি মাৰি ক'লে, শুনিছানে, ভগৱানৰ কৃপাত মোৰ একোৱেই নহয় দিয়া, সাতমাহ ইমান ধুনীয়াকৈ পাৰ কৰিলোঁ। তুমি মোক মোৰ দেউতাৰ ঘৰতেই থৈ আহাগৈ, মোৰ একো অসুবিধা নহয়। ৰণে তাইলৈ চাই হাঁহি মাৰি কামলৈ বুলি ওলাই যায়। ৰণে টিনাৰ শুকান হাঁহিৰ পিছত যে কিমান এটা দুখ লুকাই আছে সেইটো ভালদৰে বুজিব পাৰিছিল। তেতিয়া ৰণে তাইৰ হাতখনত ধৰি ক'লে, তোমাৰ মুখত শুকান হাঁহিয়ে শোভা নাপায় টিনা, সতেজ হাঁহিটোহে বেছি শোভা পায়। চিন্তা নকৰিবাচোন, মই আছোঁ নহয় তোমাৰ কাষত। কামৰ পৰা উভতি আহোঁতে আবেলি 5 বাজিছিল। ততাতৈয়াকৈ ঘৰত সোমাই ৰণে টিনাক ক'লে, তুমি ৰেডি হৈ লোৱা, যোৱা, ডাক্তৰৰ ওচৰত যাব লাগিব নহয়। তাই ক'লে, মই ঠিকেই আছোঁ দেখোন, এই মিছামিচিকৈ ডাক্তৰৰ ওচৰত যাব নালাগে দিয়া। তাইৰ কথা শুনি ৰণে তাইৰ ওপৰত অলপ খং কৰিয়ে ক'লে, তোমাৰ ইমান বুজিব নালাগে নহয়, ডাক্তৰে কৈছিল 15 দিনৰ মূৰে মূৰে এবাৰ চেক আপ কৰি ল'বলৈ, কিন্তু আজি 17 দিন চলি আছে, মন কৰিছানে, যোৱা ৰেডি হৈ আহাগৈ। টিনাক ঘৰৰ পৰা ওলাই অনাৰ সময়ত মাকে ক'লে, তহঁতৰ নাটক দেখিলে মোৰ মৰি যাবলৈ মন যায় অ'।
ময়ো দুটা সন্তানৰ মাক হৈছিলোঁ। তোৰ আৰু বায়েৰকো জন্ম দিছোঁ। মোৰ কেতিয়াও দুদিনৰ মূৰে মূৰে ডাক্তৰৰ ওচৰত তহঁতৰ দৰে ঘূৰি ফুৰিবলগীয়া হোৱা নাছিল, বুজিলি?
মাৰ কথা শুনি মই হাঁহি এটা মাৰি ক'লোঁ, মা, দৰজাখন বন্ধ কৰি দিয়া, আমাৰ আহোঁতে এঘণ্টামান দেৰি হ'ব।
এইদৰে কৈ ৰণ আৰু টিনা ডক্টৰৰ ওচৰলৈ বুলি ওলাই গ'ল। ডাক্তৰৰ চেম্বাৰৰ সন্মুখত যেতিয়া ৰণ বহি আছিল তেতিয়া টিনালৈ চাই লক্ষ্য কৰিছিল। মুখখন তলমুৱা কৰি নীৰৱে কান্দি কান্দি যেন চকুৰ পানী টুকিছে। মই তেতিয়া টিনাৰ হাতত টানকৈ ধৰি কৈছিলোঁ, টিনা, প্লিজ মাৰ কথাত তুমি একো নাভাবিবা। মা হৈছে পুৰণিকলীয়া মানুহ, সিমান এটা এই কথাবিলাক বুজি নাপায়। মই আছোঁ নহয় তোমাৰ কাষত।
ইতিমধ্যে ডক্টৰ চেম্বাৰলৈ সোমাই আহি টিনাক সকলোখিনি পৰীক্ষা কৰি ৰণলৈ চাই ক'লে, সকলো ঠিকেই আছে, বেবীৰ ওজনো ঠিকেই পাইছোঁ, গতিকে চিন্তা কৰিব নালাগে। মাথো যিহেতু প্ৰথম সন্তান, এইকেইটা দিনত অকণমান সাৱধানে থাকিব। কথাখিনি কোৱাৰ পিছত আৰু ভালদৰে চেকআপ কৰাৰ পাছত ডক্টৰে শুভেচ্ছা জনালে আৰু ৰণ আৰু টিনা চেম্বাৰৰ পৰা ওলাই আহিল। ঘৰ আহি পোৱাত ৰণে ভাবিলে, এইকেইটা দিনত ছুটি লোৱাই ভাল হ'ব নেকি, মই ঠিকাদাৰজনক কৈ চাব লাগিব। কিন্তু টিনাক মুখেৰে একো নক'লে। পিছদিনাখনে ৰণে কামলৈ বুলি ওলাই গ'ল আৰু ঠিকাদাৰজনক সকলো কথা তেওঁ ভাঙি পাতি ক'লে। ঠিকাদাৰজনে তেতিয়া ৰণৰ কথা শুনি ক'লে, কেঁচুৱা জন্ম দিব তোমাৰ পত্নীয়েহে আৰু তুমি ছুটি বিচাৰি আছা এমাহৰ কাৰণে, কাৰণটো কি মই বুজি নাপালোঁ। মই তেতিয়া আচৰিত হৈ ঠিকাদাৰজনক ক'লোঁ, দাদা, মই এতিয়াৰে পৰা সদায় মোৰ পত্নীৰ কাষত থাকিব বিচাৰোঁ। ঠিকাদাৰজনে কিছু সময় মনে মনে থাকি ক'লে, সেইবুলি এমাহৰ বাবে ছুটিটো মই তোমাক কেনেকৈ দিব পাৰোঁ কোৱাচোন। তুমি মহিলা হ'লে তোমাক গৰ্ভকালীন ছুটি এমাহ নালাগে, তিনিমাহলৈকে দিলোঁ হয়। কিন্তু তুমিতো এজন পুৰুষহে, তোমাক কিদৰে মই ইমান দিনৰ ছুটি দিওঁ? মোৰ কামৰ বহুত প্ৰেছাৰ চলি আছে, গতিকে এই নতুন বছৰটোতে বিল্ডিঙৰ কাম কমপ্লিট কৰিব লাগে। মাজত মাথো কেইটামান দিনহে বাকী আছে, গতিকে তুমি ইমান দিনৰ ছুটি নাপাবা। তুমি নিজে ভাবি চোৱা কি কৰিবা। এনেদৰে কৈ ঠিকাদাৰজন যাবলৈ ওলাল। ঠিকাদাৰজন যাবলৈ লওঁতেই পুনৰ ৰণে পাছফালৰ পৰা মাত দিলে, দাদা, গৰ্ভকালীন ছুটিটো এজনী গৰ্ভৱতী মহিলাৰ ওচৰা ওচৰিকৈ এজন পুৰুষেও সেইটো সমানে পোৱাৰ যোগ্য। প্ৰতিজন পুৰুষৰে দায়িত্ব পত্নীৰ গৰ্ভকালীন সময়ত পত্নীৰ কাষত থকা। তেনেদৰে প্ৰতিগৰাকী পত্নীয়েও বিচাৰে এই সময়ছোৱাত তেওঁৰ স্বামী তেওঁৰ কাষতেই থাকে যেন। আৰু ৰণে যদিও মুখ ফুটাই ঠিকাদাৰজনক নক'লে, মনে মনে কিন্তু ভাবিলে, যোৱা ছটা বছৰ কাম কৰি মই এই ঠিকাদাৰক বহুত লাভ কৰি দিছোঁ আৰু সেই ঠিকাদাৰেই মোক এমাহৰ ছুটি দিব বিচৰা নাই। মইতো একো বিশেষ বিচৰা নাই নহয়। ঠিক সেইখিনি সময়তে ঠিকাদাৰজনে ৰণৰ কথাবোৰ শুনি পুনৰ ক'লে, হ'ব দিয়া, যাবই যেতিয়া বিচাৰিছা, বিষয়টো মই চাই আছোঁ, ৰ'বা। কেইদিনমান হ'ল মোৰ বাইদেউ আমাৰ ঘৰতে আহি আছেহি। মই আচৰিতভাৱে লক্ষ্য কৰি গৈ আছিলোঁ, যিবোৰ কাম বাইদেউৰ নিজেই কৰিব লাগিছিলে সেই কামবোৰ মোৰ পত্নী টিনাৰ হতুৱাই কৰায়। সেইদিনা দেখিলোঁ বাইদেউৱে টিভিত চিৰিয়েল চাই আছে আৰু টিনাক কৈ আছে, মোৰ কেঁচুৱাটোৰ কাৰণে গাখীৰখিনি অলপ গৰম কৰি অনা গৈছোন টিনা। আন এদিন এখন দেখিবলৈ পালোঁ বাইদেউৱে বিছানাত শুই শুই টিনাক কৈ আছে, মোৰ মূৰটো খুব বিষাই আছে টিনা, মোক একাপ কফি বনাই দিয়া না। ৰাতিপুৱাৰে পৰা টিনাৰ গাটো অলপ বেয়া। সেই অৱস্থাতেই বাইদেউৱে টিনাক ক'লে, তোমাৰ হাতৰ তিলৰ লাড়ু তোমাৰ ভিনদেউৱে বৰ ভাল পায় টিনা, তুমি আজি মোক কেইটামান তিলৰ লাড়ু বনাই দিবাচোন। মোৰ শুনি খুবেই খং উঠিছিল বাইদেউৰ কথাবোৰ, সেই খঙতে গৈ কৈয়ে পেলালোঁ, বা তই ভিনদেউক নিজে পিঠা বনাই খুৱাব নোৱাৰ নেকি, তই মোৰ পত্নীক পিঠা বনাব ক, লাড়ু বনাব ক। বাইদেউ তেতিয়া মোলৈ চাই মুখখন বেঁকা কৰি ক'লে, পত্নীৰ ভাৰুৱা নেকি তই? মই ক'লোঁ, মই কোনো ভাৰুৱা নহয়, কেৱল তোৰ দৰে এগৰাকী শিক্ষিত নাৰীৰ ভুলবোৰ শুধৰাই দিব বিচাৰিছোঁ। তই নিজেওতো এটা কেঁচুৱাৰ মাক, তই দেখোন জানই এইখিনি সময়ত এগৰাকী গৰ্ভৱতী মহিলাৰ কিমান ধৰণৰ সমস্যাৰ সন্মুখীন হয়। তই কিদৰে এই অৱস্থাত মোৰ পত্নীক তোৰ কেঁচুৱাৰ গাখীৰ গৰম কৰিবলৈ ক, তোৰ কাৰণে কফি বনাই দিবলৈ ক, আৰু আজি কৈছ ভিনদেউৰ কাৰণে তিলৰ লাড়ু বনাব লাগে। ছোৱালীজনী প্ৰথম মাক হ'বলৈ গৈছে বা, মনত কিমান ধৰণৰ ভয় থাকিব পাৰে। ক'ত তই টিনাক অলপ সহায় কৰিবি, সাহস দিবি, সেইটো নেদেখুৱাই কেৱল ভয়হে দেখুৱাই আছ। এনে সময়তে মাক সোমাই আহে আৰু মাকে খং কৰি ৰণক কয়, মই এনে এটা ল'ৰা জন্ম দিলোঁ যিয়ে নেকি নিজৰ পত্নীৰ ভালৰ কাৰণে, কেৱল পত্নীৰ সুখৰ কাৰণে একে মাকৰ পেটৰ সন্তান বায়েকক এনেদৰে গালি পাৰি আছে। বায়েৰে কিমান দিন থাকেহি অ ইয়াত? এনেকুৱা কি কথানো তোৰ পত্নীক কৈছে, এনে কিনো কাম কৰাইছে যাৰ বাবে তই বায়েৰক ইমান কথা শুনাইছ? কেইটামান লাড়ুহে বনাব দিছিলে তহঁতে যেতিয়া মোৰ পেটত আছিলি, তেতিয়া গোটেই সংসাৰৰ কাম মই অকলেই কৰিছিলোঁ, কোনো সহায় কৰা মানুহ নাছিলে। আজি আকৌ তাৰ লেকচাৰ শুন। সকলোখিনি মাকৰ খেচ খেচনি শুনাৰ পাছত ৰণে মাকৰ ফালে চাই মিচিকীয়া হাঁহি এটা মাৰি ক'লে, মা, বা যেতিয়া প্ৰেগনেণ্ট আছিল তেতিয়া তুমি পাঁচমাহ ন হওঁতে বাইদেউক আমাৰ ঘৰলৈ লৈ আনিছিলা যাতে বাইদেউৰ তাত কোনো সংসাৰৰ কাম কৰিব লগা নহয়, কোনো ধৰণৰ অসুবিধা নহয়। মই দেখিছোঁ তুমি বাক যিকোনো কাম কৰাটো দূৰৈ কথা, কেতিয়াবা ৰন্ধাঘৰতো যাবলৈ দিয়া নাছিলা। সেই তুমিয়েই আজি মোৰ পত্নীক, তোমাৰ বোৱাৰীক ইমান সলনি হ'লা যে এই ক্ষেত্ৰত। মই যেতিয়া মা আৰু বাইদেউক কথাবোৰ কৈ আছিলোঁ তেতিয়া টিনাই বাৰে বাৰে মোক বাধা দিছিল। তেতিয়া বাইদেৱে টিনাক কৈছিল, হ'ব হ'ব, নিজৰ হাজবেণ্ডক মাক আৰু ভনীয়েকৰ কথা লগাই কাজিয়া কৰিবলৈ এৰি দি এতিয়া আমাৰ চকুত ভাল সাজিব নালাগে। কথাখিনি শুনি টিনাই মুখেৰে একো নক'লে, মাথো মূৰ তলমূৰ কৰি তাই নিজৰ ৰুমৰ ফালে গুচি গ'ল। ৰণে তেতিয়া বায়েকৰ ফালে চাই ক'লে, মূৰ্খ মানুহবোৰে বুজি নাপালে তাক বুজোৱাটো সহজ, কিন্তু কোনো শিক্ষিত মানুহে যেতিয়া বুজি নাপায় বা বুজি নোপোৱাৰ ভাও জোৰে, তেতিয়া বুজোৱাটো খুবেই কঠিন হয় বা। মই টিনাৰ পিছে পিছে ৰুমলৈ সোমাই গ'লোঁ। টিনাই খিৰিকীৰ গ্ৰিলত ধৰি বাহিৰৰ ফালে চাই আছে। মই তাইৰ কান্ধত হাত থৈ ক'লোঁ, চিন্তা নকৰিবা টিনা, মই আছোঁ নহয় তোমাৰ কাষত। টিনাই মাথো ৰণৰ ফালে চলচলীয়া চকুৰে চাই এটা শুকান হাঁহি মাৰিলে। তেতিয়া ৰণে পুনৰ ক'লে, তোমাক এদিন কৈছিলোঁ মই, তোমাৰ মুখত শুকান হাঁহিয়ে শোভা নাপায়, সতেজ হাঁহিটোহে বেছি শোভা পায়, বুজিছা টিনা? গতিকে সদায় তুমি আগৰ নিচিনাই তোমাৰ সেই সতেজ হাঁহিটোৱেই মোৰ আগত মাৰিবা, এয়াইতো জীৱন। এয়া আছিল ৰণ আৰু টিনাৰ কাহিনীৰে জীৱনৰ বাটত। এনেদৰেই অনুভৱৰ পৃষ্ঠাত প্ৰতি কাহিনী শুনিবলৈ পাব গীতৰ মাজেৰে প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ নিশা 10 বজাৰ পৰা 12 বজালৈ কেৱল ৰেডিঅ' কাশ্যপ 94.3 FM-ত। অনুভৱ পৃষ্ঠা অনুভৱ।